সেৱা বৃত্তান্ত মূল উচ্চ ন্যায়ালয় উত্তৰাখণ্ড শাখা বাৰ জন্ম তাৰিখ 10 আগষ্ট 1960 ন্যায়াধীশ পদ লাভ 1 নৱেম্বৰ 2008 অৱসৰৰ তাৰিখ 9 আগষ্ট 2022 ডাক ঠিকনা মুখ্য ন্যায়াধীশৰ আৱাসগৃহ মহাত্মা গান্ধী ৰোড গুৱাহাটী 7-8-1-0-0-1 কৰ্মস্থান মুখ্যপীঠ।